أفحسب الذين كفروا أن يتخذوا عبادي من دوني أولياء إنا أعتدنا جهنم للكافرين نزلا
যিসকলে কুফুরি কৰিছে সিহঁতে ধাৰণা কৰে নেকি যে সিহঁতে মোৰ পৰিৱৰ্তে মোৰ বান্দাসকলক অভিভাৱক ৰূপে গ্ৰহণ কৰিব। নিশ্চয় আমি কাফিৰসকলৰ আপ্যায়নৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ জাহান্নাম।